এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো মঞ্জিত গগৈয়ে। অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান আজি বিয়লি 5 বজাত সামৰণি পৰিব। ভোটগ্ৰহণ শেষ হোৱাৰ 48 ঘণ্টা পূৰ্বে কাৰ্যকৰী হোৱা এই নিষেধাজ্ঞা 1951 চনৰ জনপ্ৰতিনিধিত্ব আইনৰ 126 নম্বৰ ধাৰা অনুসৰি জাৰি কৰা হৈছে। এই সময়ছোৱাত ৰাজহুৱা সভা, শোভাযাত্ৰা, ইলেক্ট্ৰনিক অথবা সামাজিক মাধ্যমৰ জৰিয়তে কৰা প্ৰচাৰকে ধৰি সকলো ধৰণৰ নিৰ্বাচনী প্ৰচাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ থাকিব। নিৰ্বাচন আয়োগে ইলেকট্ৰনিক মাধ্যমত মতামত, সমীক্ষা আৰু জৰীপৰ ফলাফলকে ধৰি নিৰ্বাচন সম্পৰ্কীয় বিষয়বস্তু প্ৰদৰ্শন কৰাটো বাধা আৰোপ কৰিছে। অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে সকলো প্ৰাৰ্থী, ৰাজনৈতিক দল আৰু সংবাদ মাধ্যমক এই নীতি নিৰ্দেশনা কঠোৰভাৱে মানি চলিবলৈ আহান জনাইছে। নিৰ্বাচন আয়োগে 9 এপ্ৰিলৰ দিনা ৰাজ্যখনৰ সকলো জনসাধাৰণকে নিৰ্ভয়ে ভোটদান কৰি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহান জনাইছে। বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহে নিজ নিজ দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব। আজি নিৰ্বাচনী প্ৰচাৰৰ সামৰণিৰ দিনা জ্যেষ্ঠ বিজেপি নেতা অমিত শ্বাহে বৰাকত 3খন নিৰ্বাচনী সভাত অংশ ল'ব। তেওঁ পাথাৰকান্দি আৰু হাইলাকান্দিৰ 2খন নিৰ্বাচনী সভাৰ লগতে শিলচৰৰ পুলিচ পেৰেড গ্ৰাউণ্ডত আন এখন সভাত অংশ ল'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ৰাজ্যৰ 3টা স্থানত প্ৰচাৰ চলায়। সভাত দিয়া ভাষণত তেওঁ দেশক বিকশিত আৰু আত্মনিৰ্ভৰ কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত আলোকপাত কৰে। শ্ৰীমোদীয়ে কয় যে বিগত 10 বছৰত অসমত শান্তি আৰু উন্নয়নৰ পৰিৱেশে বিৰাজ কৰিছে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে কালি বৰাকৰ 2খন নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লয়। সভাত দিয়া ভাষণত শ্ৰীখাৰ্গে শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ কাম কাজৰ সমালোচনা কৰে। জিলাখনৰ বৰখলা বিধানসভা সমষ্টিৰ দলুত আয়োজিত নিৰ্বাচনী জনসভাত শ্ৰীখাৰ্গেৰ সৈতে জিতেন্দ্ৰ সিঙো উপস্থিত থাকে। আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা বিজেপি, কংগ্ৰেছকে ধৰি আন আন দলবোৰৰ জ্যেষ্ঠ নেতা তথা তাৰকা প্ৰচাৰকসকলে নিজ নিজ দলীয় প্ৰাৰ্থীৰ সমৰ্থন ব্যাপক প্ৰচাৰ চলাব। এতিয়া বাণিজ্যিক বিৰতি।
ভোট দিবলৈ আপোনাক কি কি লাগিব জানেনে?
জানো, এপিক।
কিন্তু এপিক নহলে?
নাজানো।
মই আছো যেতিয়া চিন্তা কিহৰ? আপোনাক লাগিব ইয়াৰে যিকোনো এখন আধাৰ কাৰ্ড, MGNREGA জব কাৰ্ড, বেংক ডাকঘৰৰ পাছবুক, আয়ুষ্মান ভাৰত হেল্থ ইন্সুৰেঞ্চ স্মাৰ্ট কাৰ্ড, ড্ৰাইভিং লাইচেন্স, পেন কাৰ্ড, NPR স্মাৰ্ট কাৰ্ড, ভাৰতীয় পাছপোৰ্ট, ফটোযুক্ত পেঞ্চন নথি, চৰকাৰী PSU বা পাব্লিক লিমিটেড কোম্পানী কৰ্মচাৰীক দিয়া পৰিচয় পত্ৰ, সাংসদ, বিধায়ক, বিধান পৰিষদৰ সদস্যক প্ৰদান কৰা চৰকাৰী পৰিচয় পত্ৰ, ইউনিক ডিজেবিলিটি ID কাৰ্ড, বাছ হৈ গল। গতিকে ভোট দিবলৈ যাবলৈ নাপাহৰিব। ভোট দিবলৈ
বিধানসভা নিৰ্বাচন মুক্ত, নিকা আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসনসমূহে ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে। কাৰ্বি আংলং জিলাৰ ডিফুত কালি নিৰ্বাচনৰ বিশেষ পৰ্যবেক্ষক মঞ্জিৎ সিং আৰু ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেলে জিলাখনৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি পৰ্যালোচনা কৰে। পৰ্যালোচনা বৈঠকত ভোটগ্ৰহণত নিয়োজিত কৰ্মচাৰীসকলৰ প্ৰশিক্ষণ, পৰিবহণ ব্যৱস্থা, আইন শৃংখলা, আহাৰ ব্যৱস্থাপনা আৰু অন্যান্য দিশসমূহৰ বুজ লোৱা হয়। জিলাখনৰ আৰক্ষী প্ৰশাসনৰ উদ্যোগত কালি ডিফু কাছা ষ্টেডিয়ামৰ পৰা ডিফু বজাৰৰ মাজেৰে ডিফু জিলায়ুক্ত কাৰ্যালয়লৈ পদযাত্ৰা উলিওৱা হয়। জ্যেষ্ঠ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙৰ নেতৃত্বত উলিওৱা এই কাৰ্যসূচীত জিলা আয়ুক্ত আৰণ্য শইকীয়াই অংশগ্ৰহণ কৰি ভোটদাতাসকলক 9 এপ্ৰিলৰ দিনা নিৰ্ভীকভাৱে ভোটদান কৰিবলৈ আহান জনায়। ডিব্ৰুগড়ৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া বিক্ৰম কোৰিয়ে কালি বকুলৰ ডিব্ৰুগড় পলিটেকনিকত জিলাখনৰ 6টা বিধানসভা সমষ্টিৰ বাবে স্থাপন কৰা ষ্ট্ৰংৰুম পৰিদৰ্শন কৰে। তেওঁ ভোটদানৰ দিনটোৰ বাবে নিৰাপত্তা ব্যৱস্থাৰ লগতে আন দিশসমূহৰো বুজ লয়। যোৰহাট জিলাত কালি আয়ুক্ত জয় শিৱানীয়ে স্থানীয় কাছাৰী মৈদাম পৰিদৰ্শন কৰি নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লয়। শ্ৰীভূমি জিলা প্ৰশাসনেও ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। জিলা আয়ুক্ত তথা জিলা নিৰ্বাচন বিষয়াই কাইলৈ কৰিমগঞ্জ কলেজ খেলপথাৰত ভোটগ্ৰহণৰ বাবে নিয়োজিত কৰ্মীসকলক পুৱা 8 বজাৰ সলনি পুৱা 6 বজাত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়ে। কামৰূপ জিলা প্ৰশাসনে ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সমাপন কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যজুৰি আজি বিয়লি 5 বজাৰ পৰা 9 এপ্ৰিলৰ বিয়লি 5 বজালৈ সম্পূৰ্ণৰূপে সুৰা নিষিদ্ধ কৰা হৈছে। জিলা প্ৰশাসনসমূহে এই সময়ছোৱাত সুৰাপান আৰু বিক্ৰী তথা মজুতকৰণ নিষিদ্ধ কৰিছে। তদুপৰি 4 মেৰ ভোটগণনাৰ দিনাও ভোটগণনা সম্পূৰ্ণ নোহোৱা পৰ্যন্ত সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। এই সময়ছোৱাত কোনো লোকে ব্যক্তিগতভাৱে সুৰা মজুত কৰি ৰাখিলে 1951 চনৰ জনপ্ৰতিনিধিত্ব আইনৰ ধাৰা অনুসৰি কঠোৰ ব্যৱস্থা লোৱা হ'ব। আজি বিশ্ব স্বাস্থ্য দিৱস। প্ৰতিবছৰে 7 এপ্ৰিলৰ দিনটো বিশ্ব স্বাস্থ্য সংস্থাই বিশ্ব স্বাস্থ্য দিৱসৰূপে পালন কৰি আহিছে। এই বছৰ এই দিৱসৰ মূল বাণী হৈছে টুগেডাৰ ফৰ হেল্থ, ষ্টেণ্ড উইথ ছায়েন্স। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী আঞ্চলিক বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।